Ella a Cajpaní. Batterir hoite moi Prajan Masohoria. Etia pradhan batteri homohol. Pradhan Montre Narendra Modi Postimesia Swisti hua poristiti pori prekhitat hampai bozikunu hongkotor para poritran pavoloi. Protikon rajok hohozukita agbohar babe akpanjon ase. Sorkare, dekhot porjapto poriman or petrol or diesel mozota sebulia sakti se. নির্বাচন আয়োগে আজি নির্বাচন হবলগীয়া পাঁচখন রাজ্য আৰু ইয়াৰ সুবুৰীয়া ৰাজ্যৰ মুখ্য সচিব মুখ্য নির্বাচনী বিষয়া আৰু আৰক্ষী সঞ্চালক প্ৰধানৰ সৈতে পৰ্যালোচনা বৈঠকত মিলিত হয়। উচ্চতম ন্যায়ালয়ে স্বেচ্ছাচাৰী মূল্যায়ন প্ৰক্ৰিয়াৰ বাবে স্থায়ী কমিছনৰ অধীনত নিযুক্তিৰ পৰা বঞ্চিত স্থলসেনা, নৌসেনা আৰু বায়ুসেনাৰ শ্বৰ্ট ছাৰ্ভিচ কমিছন ব্যৱস্থাৰ অধীনৰ মহিলা বিষয়াসকলক পূৰ্ণ পেঞ্চন উপকাৰ লাভ কৰিব বুলি ৰায় দিছে। আৰু ZBFS নামৰ উপজাত সামগ্ৰীবিধৰ প্ৰথমটো খেপ আজি গুৱাহাটীৰ পাণ্ডু বন্দৰত উপস্থিত হোৱা বুলি কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰকাশ কৰিছে। এতিয়া শুনক বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পশ্চিম এছিয়াত সৃষ্টি হোৱা পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত সম্ভাৱ্য যিকোনো সংকটৰ পৰা পৰিত্ৰাণ পাবলৈ প্ৰতিখন ৰাজ্যক সহযোগিতা আগবঢ়োৱাৰ বাবে আহ্বান জনাইছে। আজি ৰাজ্যসভাত দিয়া ভাষণত শ্ৰীমোদীয়ে কয় যে তিনি সপ্তাহতকৈ অধিক সময় অতিবাহিত হোৱা পশ্চিম এছিয়াৰ যুদ্ধৰ ফলত ভাৰতৰো ব্যৱসায়িক ক্ষেত্ৰত প্ৰভাৱ পৰিছে। খাৰুৱা তেল, গেছ আদিৰ আমদানি প্ৰভাৱিত হৈছে বুলিও প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। হৰ্মুজ প্ৰণালীত বিভিন্ন দেশৰ জাহাজ আবদ্ধ হৈ আছে আৰু এই জাহাজসমূহত ভাৰতৰ বহু সদস্য কৰ্মী আছে বুলি শ্ৰীমোদীয়ে উদ্বেগ প্ৰকাশ কৰে। এই ক্ষেত্ৰত সকলোকে সংযম আৰু পাৰস্পৰিক সহযোগিতা ৰক্ষা কৰি চলিবলৈ শ্ৰীমোদীয়ে আহ্বান জনায়। প্ৰধানমন্ত্ৰীয়ে পশ্চিম এছিয়াত শান্তি বাহাল কৰাৰ বাবে আলোচনা আৰু কূটনীতিৰ পোষকতা কৰে। তেওঁ কয় যে ভাৰতে যুদ্ধৰ পৰিৱেশৰ মাজতো ভাৰতীয় জাহাজসমূহৰ নিৰাপদ আহ যাহ সুনিশ্চিত কৰাৰ বাবে কূটনীতিৰ মাধ্যমেৰে প্ৰয়াস চলাই আছে। তেওঁ কয় যে বিগত কেইটামান দিনত বিশ্বৰ বিভিন্ন দেশৰ পৰা কেইবাখনো খাৰুৱা তেল আৰু ৰন্ধন গেছ পৰিবাহী জাহাজ ভাৰতত উপস্থিত হৈছে। যুদ্ধ আৰম্ভ হোৱাৰ পৰা 375,000 অধিক ভাৰতীয় নিৰাপদে স্বদেশলৈ উভতি আহিছে আৰু বৰ্তমানলৈ ইৰাণৰ পৰা প্ৰায় 1,000 ভাৰতীয় ঘূৰি আহিছে বুলিও তেওঁ জানিবলৈ দিয়ে। তেওঁ কয় যে চৰকাৰে প্ৰতিটো খণ্ডত বিভিন্ন দেশৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰাৰ বাবে অহৰহ কাম কৰি আছে। শ্ৰীমোদীয়ে কয় যে পশ্চিম এছিয়াৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি দেশত প্ৰয়োজনীয় গেছ আৰু তেলৰ যোগান অটুট ৰাখিবলৈ ভাৰতে বিভিন্ন দেশৰ সৈতে যোগাযোগ ৰক্ষা কৰি আছে। প্ৰধানমন্ত্ৰীয়ে কালি লোকসভাত মধ্যপ্ৰাচ্যৰ শেহতীয়া পৰিস্থিতিক লৈ দিয়া বিবৃতিত এই বিষয়ে প্ৰকাশ কৰে। তেওঁ এই যুদ্ধকালীন পৰিস্থিতিত ভাৰতত হোৱা পেট্ৰলিয়ামজাত সামগ্ৰীৰ নাটনি উদ্বেগজনক বুলি অভিহিত কৰি সুদূৰপ্ৰসাৰী পৰিস্থিতিৰ বাবে দেশ সাজু থাকিব লাগিব বুলি উল্লেখ কৰে। দেশত সম্প্ৰতি 53 লাখ মেট্ৰিক টন পেট্ৰলিয়াম জমা আছে আৰু এই ভাণ্ডাৰ 65 লাখ মেট্ৰিক টনলৈ বৃদ্ধিৰ লক্ষ্য লোৱা হৈছে বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে। দেশৰ শোধন ক্ষমতা বৃদ্ধি কৰাৰ সমান্তৰালভাৱে খাৰুৱা তেল মজুতকৰণক অগ্ৰাধিকাৰ দিয়া হৈছে বুলিও প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। চৰকাৰে দেশত পৰ্যাপ্ত পৰিমাণৰ পেট্ৰল আৰু ডিজেল মজুত আছে আৰু ৰন্ধন গেছৰ ঘৰুৱা উৎপাদন বৃদ্ধি কৰা হৈছে বুলি আশ্বাস দিছে। নতুন দিল্লীত আজি পশ্চিম এছিয়াৰ শেহতীয়া ঘটনাক্ৰম সন্দৰ্ভত এখন আন্তঃ মন্ত্ৰালয় বৈঠকৰ পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ যুটীয়া সচিব সুজাতা শৰ্মাই নাগৰিকসকলক উৰা বাতৰিত আশ্বাস নাযায় বিশ্বাস নকৰিবলৈ আৰু ভীতিগ্ৰস্ত হৈ অযথা গেছ চিলিণ্ডাৰ ক্ৰয় নকৰিবলৈ আহ্বান জনায়। তেওঁ কয় যে চৰকাৰে গেছ বিতৰণ কোম্পানীসমূহক পাইপযোগে গেছ যোগানৰ প্ৰয়োজনীয়তা আন্তঃগাঁথনি থকা আৱাসিক বিদ্যালয়, মহাবিদ্যালয়, সমূহীয়া আৰু অংগনবাড়ীৰ ৰান্ধনীশালসমূহক 5 দিনৰ ভিতৰত পাইপযোগে গেছ যোগান ব্যৱস্থাৰে সংযুক্ত কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। পাইপযোগে প্ৰাকৃতিক গেছ যোগান ব্যৱস্থাৰ সম্প্ৰসাৰণ সন্দৰ্ভত তেওঁ কয় যে সোমবাৰে প্ৰায় 7,500 ঘৰুৱা আৰু বাণিজ্যিক সংযোগ প্ৰদান কৰা হৈছে। যুটীয়া সচিবগৰাকীয়ে কয় যে সাম্প্ৰতিক ভূ ৰাজনৈতিক পৰিস্থিতিৰ বাবে ৰন্ধন গেছৰ যোগান প্ৰভাৱিত হৈছে যদিও কেইবাখনো গেছ পৰিবাহী জাহাজ ভাৰতলৈ আহি আছে। বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্ৰালয়ৰ বিশেষ সচিব ৰাজেশ কুমাৰ সিনহাই কয় যে কোনো বন্দৰ বাধাৰ সন্মুখীন হোৱা নাই আৰু চৰকাৰে সামুদ্ৰিক বাণিজ্য বিঘ্নিত নোহোৱাকৈ অব্যাহত ৰখাৰ বাবে কাম কৰি আছে। তেওঁ কয় যে 25,000 মেট্ৰিক টন ৰন্ধন গেছ কঢ়িয়াই অনা পাইন গেছ আৰু 47,600 মেট্ৰিক টন ৰন্ধন গেছ কঢ়িয়াই অনা জগবাসন্ত নামৰ জাহাজ দুখনে ইতিমধ্যে হৰ্মুজ প্ৰণালী অতিক্ৰম কৰিছে আৰু স্বদেশৰ দিশে অগ্ৰসৰ হৈছে। বৈদেশিক পৰিক্ৰমা বিভাগৰ অতিৰিক্ত সচিব অসীম আৰ মহাজনে কয় যে চৰকাৰে উপসাগৰীয় আৰু পশ্চিম এছিয়া অঞ্চলৰ পৰিস্থিতি সূক্ষ্মভাৱে নিৰীক্ষণ কৰি আছে। তেওঁ কয় যে অঞ্চলটোত বাস কৰা বৃহৎ সংখ্যক ভাৰতীয় সম্প্ৰদায়ৰ লোকৰ সুৰক্ষা, নিৰাপত্তা আৰু কল্যাণ সুনিশ্চিত কৰাত সৰ্বাধিক গুৰুত্ব আৰোপ কৰা হৈছে। 28 ফেব্ৰুৱাৰীৰ পৰা 4,02,000 যাত্ৰী উপসাগরীয় অঞ্চলৰ পৰা ভাৰতলৈ উভতি আহিছে বুলি তেওঁ জানিবলৈ দিয়ে। তেওঁ কয় যে আজি সংযুক্ত আৰব আমিৰী ৰাষ্ট্ৰ ইউ এ ইৰ বিভিন্ন বন্দৰৰ পৰা ভাৰতলৈ প্ৰায় 48খন বিমান চলাচল কৰাৰ সম্ভাৱনা আছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এ জয়শংকৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিদেশ মন্ত্ৰীৰ সৈতে পশ্চিম এছিয়াৰ পৰিস্থিতি আৰু গোলকীয় অৰ্থনীতি, বিশেষকৈ শক্তি সুৰক্ষাৰ ক্ষেত্ৰত ইয়াৰ প্ৰভাৱৰ বিষয়ে আলোচনা কৰা বুলি মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে প্ৰকাশ কৰিছে। নিৰ্বাচন আয়োগে আজি নিৰ্বাচন হ'বলগীয়া 5খন ৰাজ্য আৰু এই ৰাজ্যকেইখনৰ 12খন চুবুৰীয়া ৰাজ্য আৰু কেন্দ্ৰশাসিত অঞ্চলৰ মুখ্য সচিব, মুখ্য নিৰ্বাচনী বিষয়া, আৰক্ষী সঞ্চালক প্ৰধান আৰু জ্যেষ্ঠ বিষয়াসকলৰ সৈতে পৰ্যালোচনা বৈঠকত মিলিত হয়। বৈঠকত নিৰ্বাচনী প্ৰস্তুতি, সমন্বয় বৃদ্ধি আৰু হিংসা ভাবুকি প্ৰলোভনমুক্ত ভোটগ্ৰহণ অনুষ্ঠিত কৰাৰ বাবে পৰিস্থিতিৰ পৰ্যালোচনা কৰা হয়। মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে নিৰ্বাচন আয়ুক্ত ডঃ এছ এছ সন্ধু আৰু ডঃ বিবেক যোশীৰ সৈতে বিধানসভা নিৰ্বাচন হ'বলগীয়া অসম, কেৰালা, পুডুচেৰী আৰু তামিলনাডু আৰু পশ্চিমবংগৰ উপৰি উপ নিৰ্বাচন হ'বলগীয়া অন্য 6খন ৰাজ্যৰ নিৰ্বাচনী প্ৰস্তুতি আৰু আইন শৃংখলা পৰিস্থিতিৰ পৰ্যালোচনা কৰে। বৈঠকত বিধানসভা নিৰ্বাচন হ'বলগীয়া ৰাজ্যকেইখনে প্ৰস্তুতি, আইন শৃংখলাজনিত বিষয়, ব্যয় বলবৎকৰণ আৰু কেন্দ্ৰীয় সংস্থা তথা চুবুৰীয়া ৰাজ্যসমূহৰ সৈতে থকা উদ্বেগজনক বিষয় সম্পৰ্কে অৱগত কৰে। নিৰ্বাচন হ'বলগীয়া ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহত শান্তি শৃংখলা বৰ্তাই ৰখাৰ বাবে সীমান্ত বন্ধ কৰি দিয়াৰ বিষয়ে বিশেষ গুৰুত্ব আৰোপ কৰা হয়। এই সন্দৰ্ভত চুবুৰীয়া সীমান্তৱৰ্তী ৰাজ্যসমূহৰ হিংসা আৰু প্ৰলোভনমুক্ত নিৰ্বাচন সুনিশ্চিত কৰাৰ ক্ষেত্ৰত নিৰ্বাচন হ'বলগীয়া ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহক সহায় কৰাৰ বাবে যথাসম্ভৱ পদক্ষেপ ল'বলৈ নিৰ্দেশ দিয়া হয়।
अरे ये वाला सस्ता है, ले लेते हैं ना।
ना बॉस, सस्ता नहीं, सही चाहिए। क्वालिटी में नो कॉम्प्रोमाइज, सेफ्टी में नो सरप्राइज। डोंट जस्ट बाय, रेज योर स्टैंडर्ड। अपनाओ इंडियन स्टैंडर्ड।
जी हाँ, क्योंकि स्टैंडर्ड है तो भरोसा है, और इस भरोसे की पहचान है BIS क्वालिटी मार्क्स, ISI, CRS और हॉलमार्क। सो बी अ स्मार्ट कंज्यूमर एंड रेज योर स्टैंडर्ड विद इंडियन स्टैंडर्ड्स।
स्टैंडर्ड से जुड़े भारतीय मानक चुने, हाँ स्टैंडर्ड से जुड़े भारतीय मानक चुने, हर खरीद में आप अपना भरपूर विश्वास बुने, भारतीय मानक ISI, CRS और हॉलमार्क के निशान है भरोसे की पहचान।
भारतीय मानक ब्यूरो स्टैंडर्ड है तो सही है।
বিৰতিৰ পিছত পুনৰ উভতি আহিছো বাতৰিৰ মাজলৈ। উচ্চতম ন্যায়ালয়ে স্বেচ্ছাচাৰী মূল্যায়ন প্ৰক্ৰিয়াৰ বাবে স্থায়ী কমিছনৰ অধীনত নিযুক্তিৰ পৰা বঞ্চিত স্থলসেনা, নৌসেনা আৰু বায়ুসেনাৰ চৰ্ট ছাৰ্ভিচ কমিছন ব্যৱস্থাৰ অধীনৰ মহিলা বিষয়াসকলক পূৰ্ণ পেঞ্চন উপকাৰ লাভ কৰিব বুলি ৰায় দিছে। মুখ্য ন্যায়াধীশ সূৰ্যকান্ত নেতৃত্বাধীন এখন বিচাৰপীঠে আজি এটা ৰায়যোগে কয় যে এই বিষয়াসকলক পেঞ্চন লাভৰ বাবে আৱশ্যকীয় 20 বছৰৰ সেৱা সম্পূৰ্ণ কৰা বুলি গণ্য কৰা হ'ব, লাগিলে তেওঁলোকক পূৰ্বে সেৱামুক্ত কৰা নহওক কিয়। কমাণ্ডাৰ সুচেতা এডনে দাখিল কৰা আবেদনসহ কেইবাখনো আবেদনৰ শুনানি গ্ৰহণ কৰি বিচাৰপীঠখনে এইদৰে ৰায় দিয়ে। তীখা বালু উৎপাদন কাৰখানাত উৎপন্ন হোৱা GBFS নামৰ উপজাত সামগ্ৰীবিধৰ প্ৰথমটো খেপ আজি ভাৰত বাংলাদেশ প্ৰটকল পথেৰে কলকাতাৰ পৰা গুৱাহাটীৰ পাণ্ডুবন্দৰত উপস্থিত হোৱা বুলি কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰকাশ কৰিছে। মন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমযোগে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ব্ৰহ্মপুত্ৰ দ্ৰুতভাৱে ব্যৱসায় আৰু সামগ্ৰী পৰিবহণৰ কৰিডৰ হিচাপে পৰিগণিত হৈছে। চৰকাৰে অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ বিকাশ ত্বৰান্বিত কৰাৰ বাবে 2 নম্বৰ ৰাষ্ট্ৰীয় জলপথেৰে সামগ্ৰী বাধাহীন সৰবৰাহ সুনিশ্চিত কৰাৰ বাবে কাম কৰি আছে বুলি শ্ৰী সোণোৱালে মন্তব্য কৰে। GBFS নামৰ এই উপজাত সামগ্ৰীবিধ কংক্ৰিট তৈয়াৰ কৰাৰ বাবে ব্যৱহাৰ কৰা হয়। এই সামগ্ৰীবিধে চিমেণ্টত শক্তি বৃদ্ধি কৰে আৰু ই পৰিৱেশ অনুকূলো। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পশ্চিম এছিয়াত সৃষ্টি হোৱা পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত সাম্ভাব্য যিকোনো সংকটৰ পৰা পৰিত্ৰাণ পাবলৈ প্ৰতিখন ৰাজ্যক সহযোগিতা আগবঢ়োৱাৰ বাবে আহ্বান জনাইছে। চৰকাৰে দেশত পৰ্যাপ্ত পৰিমাণৰ পেট্ৰল আৰু ডিজেল মজুত আছে বুলি আশ্বাস দিছে। নিৰ্বাচন আয়োগে আজি নিৰ্বাচন হ'বলগীয়া 5খন ৰাজ্য আৰু ইয়াৰ চুবুৰীয়া ৰাজ্যৰ মুখ্য সচিব, মুখ্য নিৰ্বাচনী বিষয়া আৰু আৰক্ষী সঞ্চালক প্ৰধানৰ সৈতে পৰ্যালোচনা বৈঠকত মিলিত হয় আৰু GBFS নামৰ উপজাত সামগ্ৰীবিধৰ প্ৰথমটো খেপ আজি গুৱাহাটীৰ পাণ্ডু বিমানত উপস্থিত হোৱা বুলি কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰকাশ কৰিছে। এতিয়া বাতৰি ইমানেই, পৰৱৰ্তী বাতৰি নিশা 8 বজাত। নমস্কাৰ।